এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, 242 গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰজোৰা প্ৰাক খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ আজি সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ মাজত G7 শীৰ্ষ সন্মিলনৰ আপাহতে হ'বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত যোৱা মে'ত খুচুৰা মুদ্ৰাস্ফীতি 2.82% হ্ৰাস পাইছে আৰু দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত 138 ৰানত প্ৰথম ইনিংছ সামৰিছে। দুগৰাকী পাইলট আৰু 10 গৰাকী চালক দলৰ সদস্যসহ মুঠ 242 গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত AI-171 বিমানখনত 169 গৰাকী ভাৰতীয় নাগৰিকৰ লগতে 53 গৰাকী ব্ৰিটেইনৰ, 1 গৰাকী কানাডাৰ আৰু 7 গৰাকী পৰ্তুগীজৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। বিমানখনৰ কোনো লোক জীৱিত অৱস্থাত থকাৰ আশা ক্ষীণ বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ পাছত প্ৰয়োজনীয় সকলো ধৰণৰ সহায়ৰ বাবে মন্ত্ৰালয়ে 011-2461-0843 আৰু 9650-391859 নম্বৰ দুটা মুকলি কৰি দিছে। ইয়াৰ লগতে যাত্ৰীসকলৰ সৈতে জড়িত যিকোনো ধৰণৰ তথ্য আৰু সহায়ৰ বাবে আহমেদাবাদ বিমান বন্দৰত 99741113 হেল্পলাইন নম্বৰ এটাও মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াইও এই সংক্ৰান্তীয় তথ্য আৰু সহায়ৰ বাবে 1800-569-1444 হটলাইন নম্বৰ এটাও মুকলি কৰিছে। এই বিমান দুৰ্ঘটনাৰ পাছতে বিমান দুৰ্ঘটনা তদন্তকাৰী ব্যুৰৰ সঞ্চালক প্ৰধানৰ লগতে আন এটা দলো ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 90 গৰাকী জোৱান ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। বদোদৰাৰ পৰা NDRFৰ আৰু কেইবাটাও দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। দুৰ্ঘটনাত আহত লোকসকলক ততালিকে আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে এই দুৰ্ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰিছে। তেওঁ কয় যে সমগ্ৰ ৰাষ্ট্ৰ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সৈতে আছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে সামাজিক মাধ্যমযোগে এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক অবৰ্ণনীয় বুলি অভিহিত কৰিছে। শ্ৰীমোদীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে কথা পাতি তেওঁলোকক আহমেদাবাদলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সুনিশ্চিত কৰিবলৈ মন্ত্ৰী দুগৰাকীক নিৰ্দেশ দিয়ে। ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সৈতে কথা পাতিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গুজৰাটৰ বিমান দুৰ্ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই দুৰ্ঘটনা শোকাবহ বুলি অভিহিত কৰে। উদ্ধাৰ অভিযান চলি থকা বুলিও তেওঁ জানিবলৈ দিয়ে। গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰেলৱে যাত্ৰীসকলৰ সুবিধাৰ্থে আহমেদাবাদৰ পৰা 2খন বিশেষ ৰেলগাড়ী চলাচল কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰেলগাড়ী দিনৰ 11:30 বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ 12 বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ বুলি ৰাওনা হ'ব। ৰাষ্ট্ৰজোৰা প্ৰাক খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ আজি সামৰণি পৰে। এই অভিযানৰ জৰিয়তে কৃষি বিজ্ঞানীসকলক খেতিয়কসকলৰ ওচৰ চপাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানে খেতিয়কসকলক বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰাৰ আৰু কৃষিৰ বিষয়ে প্ৰত্যক্ষভাৱে তথ্য লাভৰ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ মাজত G7 শীৰ্ষ সন্মিলনৰ আপাহতে হ'বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কানাডালৈ যাবলগীয়া প্ৰধানমন্ত্ৰীৰ আসন্ন ভ্ৰমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে শ্ৰীমোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীৰ পৰা যোৱা সপ্তাহত G7 শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰিছে। শ্ৰীজয়ছৱালে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে ভাৰত আৰু কানাডাৰ বিধি বলবৎকাৰী সংস্থাসমূহৰ মাজৰ বৰ্তমানৰ ব্যৱস্থাৰ অধীনত পাৰস্পৰিক সুৰক্ষাজড়িত উদ্বেগৰ বিষয় লৈ আলোচনা চলি আছে। আগলৈও এই আলোচনা অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। স্মাৰ্টফোন, কম্পিউটাৰ, হাৰ্ড ড্ৰাইভছ আৰু LED লেখীয়া সা সামগ্ৰীত ব্যৱহৃত কেতবোৰ দুৰ্লভ উপাদানৰ ৰপ্তানি নিয়ন্ত্ৰণৰ বাবে চীনে লোৱা সিদ্ধান্ত সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ বাণিজ্যিক মন্ত্ৰালয়ে এপ্ৰিলৰ প্ৰথম ভাগত এই সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁ কয় যে চৰকাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰথা অনুসৰি ব্যৱসায়ৰ বাবে যোগান শৃংখলাৰ পূৰ্বানুমান অধিক নিখুঁত কৰি তোলাৰ বাবে বিষয়টো সন্দৰ্ভত চীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে। দেশত যোৱা মে'ত খুচুৰা মুদ্ৰাস্ফীতি 2.82% হ্ৰাস পাইছে। এপ্ৰিলত এই হাৰ 3.16% আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বাৰ্ষিক ভিত্তিত এই হাৰ 2019 চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত আটাইতকৈ কম। ইপিনে গ্ৰামাঞ্চলৰ মুদ্ৰাস্ফীতি 2.59% আৰু নগৰাঞ্চলৰ মুদ্ৰাস্ফীতি 3.07% হ্ৰাস পাইছে। যোৱা মাহত সৰ্বভাৰতীয় উপভোক্তা খাদ্য মূল্য সূচ্যাংক আধাৰিত খাদ্য মুদ্ৰাস্ফীতিৰ হাৰ অস্থায়ীভাৱে 0.99% আছিল। এই হাৰ 2021 চনৰ অক্টোবৰৰ ভিতৰত সৰ্বনিম্ন। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দাইল আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী, শাক পাচলি, ফল মূল, গোটা দানাজাতীয় শস্য আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী, ঘৰুৱা সামগ্ৰী আৰু সেৱা, চেনী আৰু কণীৰ দাম হ্ৰাস পোৱাৰ বাবেই মুদ্ৰাস্ফীতি নিম্নগামী হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ অথবা তদাৰকৰ ক্ষেত্ৰত পৰামৰ্শ ফাৰ্মৰ বাবে প্ৰতিগৰাকী অভিযন্তাৰ বিপৰীতে সৰ্বাধিক 10টা প্ৰকল্পৰ সীমা নিৰ্ধাৰণ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ মান আৰু পৰ্যবেক্ষণ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিগৰাকী অভিযন্তাৰ বিপৰীতে সৰ্বাধিক 10টা প্ৰকল্পৰ এই নিয়ম 60 দিনৰ পাছত প্ৰযোজ্য হ'ব, যাতে পৰামৰ্শদাতা ফাৰ্মসমূহে এই সময়ছোৱাত প্ৰয়োজন অনুসৰি সংযোজন কৰিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পদ্মবিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ডঃ সোণাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ মানসিঙক 2023 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ জয়শংকৰে সন্ত্ৰাসবাদ বিৰোধী যুঁজলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ফ্ৰান্সক ধন্যবাদ জনায়। বৈঠকৰ অন্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকৰ আলোচনাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ সুবিধাজনক স্থিতি আৰু অভিলাষক প্ৰতিফলিত কৰিছে। সমগ্ৰ দেশতে অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা 6:30 বজাৰ পৰা 7:40 বজালৈ 1,00,000ৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে এখন পৃথিৱী এটা স্বাস্থ্য। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে যোগ দিৱসৰ মূল কাৰ্যসূচী অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত 138 ৰানত প্ৰথম ইনিংছ সামৰিছে। দক্ষিণ আফ্ৰিকাই আজি খেলৰ দ্বিতীয় দিনা 4 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 43 ৰানৰ পৰা খেল আৰম্ভ কৰি 95 ৰানহে যোগ দিবলৈ সমৰ্থ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিড বেডিংহামে সৰ্বাধিক 45 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ পেট কামিন্ছে 6টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই কালি খেলৰ প্ৰথম দিনা প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 212 ৰান সংগ্ৰহ কৰে। দলৰ হৈ বিউ ৱেবষ্টাৰে সৰ্বাধিক 72 ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ কাগি চৌৰাবাদাই 5টা, মাৰ্কো জেনছেনে 3টা আৰু কেশৱ মহাৰাজ আৰু এইডেন মাৰ্ক্ৰামে 1টাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাতকৈ 74 ৰানত আগবাঢ়ি আছে। ২৪২গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘালী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাষ্ট্ৰজোৰা প্ৰাক খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ আজি সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ মাজত G7 শীৰ্ষ সন্মিলনৰ আপাহতে হ'বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয়লৈ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত যোৱা মে'ত খুচুৰা মুদ্ৰাস্ফীতি 2.82% হ্ৰাস পাইছে আৰু দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত 138 ৰানত প্ৰথম ইনিংছ সামৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।